নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। ৰাজ্যৰ মন্ত্ৰীসভাই 338 কোটি টকা ব্যয় সাপেক্ষে 46টা বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনাইছে। মন্ত্ৰীসভাই বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভান্টেজ আছামৰ সময়ত স্বাক্ষৰিত বুজাবুজিৰ চুক্তি অনুসৰি তিনিচুকীয়াত মা কামাখ্যা ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয় অসম আৰু ছিপাঝাৰত এটেক দক্ষতা বিশ্ববিদ্যালয় অসম নামৰ দুখন নতুন বিশ্ববিদ্যালয় স্থাপনৰ বাবে বিধানসভাত বিধেয়ক উত্থাপন কৰিবলৈ সিদ্ধান্ত লয়। আজি বিয়লি দিছপুৰত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। ৰাজ্যখনক আকৰ্ষণীয় ঔদ্যোগিক স্থলী হিচাপে গঢ়ি তোলাৰ বাবে অসম মন্ত্ৰীসভাই অসম বৈদ্যুতিন প্ৰণালী আৰ্হি আৰু নিৰ্মাণ আৰ্হি 2025 আৰু অসম ভেষজ আৰু চিকিৎসা সঁজুলি নীতি 2025ত অনুমোদন দিছে বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে। ৰাজ্যৰ অভিযান্ত্ৰিক পাঠ্যক্ৰম সম্পূৰ্ণ কৰা যুৱক যুৱতীসকলক লোকনিৰ্মাণ বা জলসম্পদ বিভাগত ঠিকাৰ বাবে নিবিদা দাখিল কৰিব পৰাকৈ প্ৰয়োজনীয় চৰ্তাৱলী শিথিল কৰাৰ বাবেও মন্ত্ৰীসভাই সিদ্ধান্ত লয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT-ৰ পৰা উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক যুৱতীৰ দক্ষতা বিকাশৰ বাবে 10টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। 90 কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ 10% ৰাজ্য চৰকাৰে আৰু বাকী অংশ IIT-ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সংগঠনে বহন কৰিব। দক্ষতা বিকাশৰ পাঠ্যক্ৰম গ্ৰহণ কৰা যুৱক যুৱতীসকলৰ কৰ্মসংস্থাপন দিয়াৰ ব্যৱস্থাও IIT-ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ এই সংগঠনে গ্ৰহণ কৰিব। এতিয়াৰ পৰা অসমত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত স্পষ্টীকৰণ দিয়াটো বাধ্যতামূলক কৰাৰ বাবে মন্ত্ৰীসভাই সিদ্ধান্ত লয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই বিষয়ে প্ৰকাশ কৰি কয় যে নতুনকৈ স্থাপিত বিশ্ববিদ্যালয়সমূহে ধৰ্মনিৰপেক্ষ নীতি গ্ৰহণ কৰিব লাগিব। এই প্ৰতিষ্ঠানসমূহ প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ বিষয়ৰ সৈতে জড়িত হ'ব নোৱাৰিব। যিকোনো চৰকাৰী ভৱন নিৰ্মাণৰ ক্ষেত্ৰত ন্যূনতম 5% বাঁহৰ সামগ্ৰী ব্যৱহাৰ বাধ্যতামূলক কৰিবলৈকো মন্ত্ৰীসভাই সিদ্ধান্ত গ্ৰহণ কৰে। মন্ত্ৰীসভাই জাগীৰোডৰ টাটা অসম ছেমিকণ্ডাক্টৰ এণ্ড লজিষ্টিক পাৰ্ক, টাটা অ' এছ এ টি চেণ্টাৰ সামৰি প্ৰস্তাৱিত নগৰখনক ৰতন টাটা ইলেক্ট্ৰনিক চিটি নামেৰে নামকৰণ কৰাৰ সিদ্ধান্ত লয়। মন্ত্ৰীসভাই লগতে এডভান্টেজ আছামৰ সফল আয়োজনৰ ক্ষেত্ৰত আগবঢ়োৱা সহায় সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পণ্ডিত ৰবিশংকৰ শুক্লা মহাবিদ্যালয়ত অসম শ্ৰীমন্ত শংকৰদেৱ আসনৰ বাবে ধন আবণ্টন কৰাৰ বাবে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা আৰু মুখ্যমন্ত্ৰী বিষ্ণুদেৱ ছাইক ধন্যবাদ জ্ঞাপন কৰিছে। অসম আৰু ছত্তীশগড়ৰ মাজৰ দৃঢ় সাংস্কৃতিক সম্পৰ্কক প্ৰতিফলিত কৰাৰ এই প্ৰচেষ্টাৰ শলাগ লৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি কয় যে আসনখনৰ জৰিয়তে বিদ্বানসকলে অসমৰ ইতিহাস, শিল্প, সাহিত্য, আধ্যাত্মিক উত্তৰাধিকাৰৰ ক্ষেত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ গভীৰ প্ৰভাৱৰ বিষয়ে জানিব পাৰিব। তেওঁ কয় যে শ্ৰীমন্ত শংকৰদেৱ আসনৰ প্ৰতিষ্ঠাই ভক্তি আন্দোলন, সংস্কৃতিলৈ মহাপুৰুষজনাৰ গভীৰ অৱদানৰ অধ্যয়নক আগুৱাই নিয়াত সহায় কৰিব। উল্লেখযোগ্য যে ছত্তীশগড় চৰকাৰে পণ্ডিত ৰবিশংকৰ শুক্লা বিশ্ববিদ্যালয়ত শ্ৰীমন্ত শংকৰদেৱ আসন স্থাপনৰ বাবে 2 কোটি টকা আগবঢ়াইছে। উত্তৰ পূব সীমান্ত ৰেলৱে ফাকুৱাৰ সময়ত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নাৰেংগী আৰু গোৰখপুৰ, কামাখ্যা আৰু আনন্দ বিহাৰৰ মাজত দুখন বিশেষ ৰেলগাড়ী চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। 05633 নম্বৰৰ বিশেষ ৰেলগাড়ীখনে 6 মাৰ্চৰ পৰা 27 মাৰ্চলৈকে প্ৰতি বৃহস্পতিবাৰে মুঠ 4 বাৰ নাৰেংগীৰ পৰা গোৰখপুৰলৈ যাত্ৰা কৰিব। 02525 নম্বৰৰ বিশেষ ৰেলগাড়ীখনে 7 মাৰ্চৰ পৰা 28 মাৰ্চলৈ প্ৰতি শুকুৰবাৰে মুঠ 4 বাৰ কামাখ্যাৰ পৰা আনন্দ বিহাৰলৈ যাত্ৰা কৰিব। ইয়াৰ উপৰি উত্তৰ পূব সীমান্ত ৰেলৱে এই সময়ছোৱাত কাটিহাৰ আৰু অমৃতসৰৰ মাজতো প্ৰতি বৃহস্পতিবাৰে এখন বিশেষ ৰেলগাড়ী চলাচল কৰাব। এই ৰেলগাড়ীকেইখনৰ যাত্ৰাৰ বিস্তাৰিত সূচী IRCTC-ৰ ৱেবছাইটত পোৱা যাব বুলি উত্তৰ পূব সীমান্ত ৰেলৱেৰ এখন বিজ্ঞপ্তিত কোৱা হৈছে। অসম আৰক্ষীৰ 202টা উপ পৰিদৰ্শক পদ আৰু অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ এটা সহকাৰী উপ নিয়ন্ত্ৰক পদৰ লিখিত পৰীক্ষাৰ ফলাফল অহা 6 মাৰ্চত ঘোষণা কৰা হ'ব। www.slprbassam.in ৱেবছাইটত পুৱা 11 বজাৰ পৰা ফলাফল উপলব্ধ হ'ব। অষ্ট্ৰেলিয়াই ডুবাইত অনুষ্ঠিত ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেলত ভাৰতক জয়ৰ বাবে 265 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। অষ্ট্ৰেলিয়াই টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 49 অভাৰ 3টা বলত আটাইকেইটা উইকেট হেৰুৱাই 264 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে 46 অভাৰত 5টা উইকেট হেৰুৱাই 238 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। প্ৰতিযোগিতাত কাইলৈ লাহোৰত হ'বলগীয়া দ্বিতীয়খন ছেমি ফাইনেলত নিউজিলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ মুখামুখি হ'ব। নিশাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।